চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক খাব দিলোৱা, তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক খাব দিলোৱা। আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক খাব দিলোৱা।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি ভালে কুশলে আছে। এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, এই ভক্তিবচন অনুষ্ঠান সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলে, এই অনুষ্ঠানৰ যোগেৰে প্ৰচাৰ কৰা কিবা কথা যদি বুজিবলগীয়া থাকে, নাইবা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্ট সম্বন্ধে কিবা জানিবলগীয়া থাকিলে, আপুনি আমালৈ নিসংকোচে লিখিব পাৰে। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আচলতে অতি আগ্ৰহেৰে বাট চাই থাকো। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন প্ৰিয় শ্ৰোতা, কণ্টেক্ট প্ৰাৰ্থনাত মূৰ্ণত কৰো হওক। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গ থকা আমাৰ অসীম দয়ালু মৰমীয়াল পিতৃশ্বৰ, আমি তোমাক ধন্যবাদ জনাইছো, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ বুজিবলৈ জানিবলৈ তুমি আমাক আৰু এটা সুযোগ দিছা। হে প্ৰভু, প্ৰাৰ্থনা কৰিছো তুমিয়েই আমাৰ শিকাওঁতা হৈ, তুমিয়েই আমাৰ বুজাওঁতা হৈ তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা জীৱিত প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ বোধহয় মনত আছে যে যোৱা অনুষ্ঠানত আমি যীহুচুৱা পুস্তকখনৰ দ্বিতীয় অধ্যায়ৰ 14 নম্বৰ পদলৈকে আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি এই অধ্যায়ৰেই 15 নম্বৰ পদৰ পৰা আলোচনা কৰিম। আপোনাৰ হাতত যদি বাইবেল আছে, তেতিয়াহ'লে পুৰণি নিয়মৰ যীহুচুৱা পুস্তকখন উলিয়াই লৈ 2 নম্বৰ অধ্যায়টো উলিয়াই লওক। যোৱা অনুষ্ঠানত ৰাহব নামৰ এগৰাকী বেশ্যাই ইছৰাইলৰ চাউনীৰ পৰা যোৱা চোৰাংচোৱা দুজনৰ প্ৰতি দেখুওৱা প্ৰীতি আৰু জিহুৱালৈ তাইৰ অন্তৰত থকা ভয় ভক্তিৰ কথা আমি দেখিবলৈ পালো। সেই ভয় ভক্তিৰ বিনিময়ত তাইৰ প্ৰাণ ৰক্ষা পৰাৰ প্ৰতিশ্ৰুতি লাভ কৰিলে। ঈশ্বৰৰ ৰাজ্যত এয়া সত্য আৰু নিশ্চিত কথা। কোনোৱে যদি তেওঁৰ লোকসকলৰ প্ৰতি প্ৰীতি ব্যৱহাৰ কৰে, তেন্তে তেওঁ ঈশ্বৰৰ ৰাজ্যত প্ৰীতিৰ যোগ্য। ঈশ্বৰে তেওঁকো প্ৰীতি কৰিব। লোক 10 অধ্যায় 16 নম্বৰ পদটো মনত পেলাই দিব খুজিছো। ইয়াত এইদৰে কৈছে, যিকোনোৱে তোমালোকৰ কথা শুনে তেওঁ মোৰো কথা শুনে, যিকোনোৱে তোমালোকক অগ্ৰাহ্য কৰে তেওঁ মোকো অগ্ৰাহ্য কৰে, আৰু যিকোনোৱে মোক অগ্ৰাহ্য কৰে তেওঁ মোক পঠোৱাজনাকো অগ্ৰাহ্য কৰে। প্ৰভু যীশুৱে এইবুলি কৈছিল তেওঁৰ শিষ্যসকলৰ মাজৰ 70 জনক শুভবাৰ্তা বিলাবলৈ পঠাওঁতে। এনেদৰে কৈছিল, যিকোনোৱে প্ৰভু যীশুৰ শুভবাৰ্তালৈ যোৱা লোকজনক গ্ৰহণ কৰে তেওঁ প্ৰভু যীশুকো গ্ৰহণ কৰে, আৰু যিজনে প্ৰভু যীশুক গ্ৰহণ কৰে তেওঁ পিতৃ ঈশ্বৰকো গ্ৰহণ কৰে। আনহাতে যিজনে অগ্ৰাহ্য কৰে তেওঁ প্ৰভু যীশুকো অগ্ৰাহ্য কৰে আৰু পিতৃ ঈশ্বৰকো অগ্ৰাহ্য কৰে। যিজনে গ্ৰাহ্য কৰে তেওঁ পুৰস্কাৰ পায়, পুৰস্কাৰ পোৱাৰ যোগ্য, তেওঁৰ কুশল হোৱা উচিত। আৰু সেইকাৰণে ৰাহব বেশ্যাও কুশলৰ পাত্ৰ হল। তাই ঈশ্বৰৰ পৰা অনুগ্ৰহ পালে। দেশখন অধিকাৰ কৰি লওঁতে ইছৰাইলে এই ৰাহব বেশ্যা আৰু তাইৰ পৰিয়ালক বিনষ্ট নকৰিবলৈ চোৰাংচোৱা দুজনে প্ৰতিশ্ৰুতি দিলে। তাৰ পিছত কি হল চাওঁচোন, 15 পদৰ পৰা 18 নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছো। যীহুচুৱা দ্বিতীয় অধ্যায় 15-18 পদ। তাৰ পাছত তাই খিৰিকী দুৱাৰেদি তেওঁবিলাকক লেজুৰে নমাই দিলে, কিয়নো তাইৰ ঘৰ নগৰৰ গড়ৰ গাতে আছিল আৰু তাই গড়ৰ ওপৰত বাস কৰিছিল। পাছে তাই তেওঁবিলাকক কলে, খেদি যোৱা লোকে যেন তোমালোকৰ লগ নাপায়, এই নিমিত্তে পৰ্বতলৈ যোৱা, আৰু খেদি যোৱা মানুহ উলটি নাহে মানে তাতে 3 দিন লুকাই থাকিবা, তাৰ পাছত নিজ বাটেদি গুচি যাবা। তাতে মানুহকেইজনে তাইক কলে, আমি কোৱাৰ দৰে তুমি নকৰিলে, তুমি আমাক খুওৱা তোমাৰ এই শপতৰ বিষয়ে আমি নিৰ্দোষী হ'ম। চোৱা, তুমি এই যি খিৰিকী দুৱাৰেদি আমাক নমাই দিলা, আমি এই দেশৰ ভিতৰলৈ অহাকালত এই খিৰিকী দুৱাৰত সেন্দুৰ বৰণীয়া সূতাৰে বতা এই ৰছীডাল বান্ধি ৰাখিবা, আৰু তোমাৰ পিতৃ মাতৃ ভাইবিলাক আৰু তোমাৰ পিতৃবংশৰ সকলোকে তোমাৰ নিজ ঘৰত গোটাই ৰাখিবা। আমি ভাবো ৰাহব বেশ্যাৰ দৰে যদি জিৰিহু নগৰৰ ৰজাজনেও ঈশ্বৰলৈ মন পালটন কৰিলেহেঁতেন, নিশ্চয় তেওঁৰো প্ৰাণ ৰক্ষা পৰিলেহেঁতেন। আচলতে তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰাহেঁতেন গোটেই নগৰখনে কিজানি ৰক্ষা পালেহেঁতেন। ৰাহব বেশ্যাৰ বিশ্বাসে অকল তাইকেই নহয় তাইৰ গোটেই পৰিয়ালকেই ৰক্ষা কৰিলে। অৱশ্যে পৰিত্ৰাণৰ ক্ষেত্ৰত তেনেকুৱা নহয়, যিজনে বিশ্বাস কৰিলে তেওঁহে পৰিত্ৰাণ পালে। পিতৃৰ বিশ্বাসে পুত্ৰ বা ভাৰ্যাক পৰিত্ৰাণ দিব নোৱাৰে। সেইদৰে পুত্ৰৰ পাপৰ ফল পুত্ৰইহে পায়। প্ৰত্যেকেই নিজৰ নিজৰ পাপৰ প্ৰতিফল ভোগ কৰিব লাগিব যদিহে ব্যক্তিজনে খ্ৰীষ্টক নিজৰ উদ্ধাৰকৰ্তা হিচাপে বিশ্বাস নকৰে। দ্বিতীয় বিৱৰণৰ 24 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত এই কথা স্পষ্ট কৰি দিছে, সন্তানৰ দোষত পিতৃৰ বা পিতৃৰ দোষত সন্তানৰ প্ৰাণদণ্ড কৰা নহ'ব, প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব। পিছে ধাৰ্মিকতাৰ সম্বন্ধে বাৰু ঈশ্বৰৰ বাক্যত কি কোৱা হৈছে? দাউদ ৰজাই তেওঁৰ গীতত এই বুলি কৈছে, কিন্তু যিবিলাকে যীহোৱাৰ নিয়মটি ৰক্ষা কৰে আৰু তেওঁৰ আদেশবোৰ পালন কৰিবলৈ সোঁৱৰণ কৰে, তেওঁৰ এনে ভয়কাৰীবিলাকৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাললৈকে থাকে আৰু তেওঁবিলাকৰ পু নাতিবিলাকৰ ওপৰত তেওঁৰ ধাৰ্মিকতা থিৰে থাকে। গীতমালা 103 নম্বৰ 17 আৰু 18 পদ। প্ৰভুৰ স্তুতি হওক, তেওঁবিলাকৰ পু নাতিবিলাকৰ ওপৰতো তেওঁৰ ধাৰ্মিকতা থিৰে থাকে। প্ৰভুৰ বিশ্বাসীসকলৰ বাবে কেনে আনন্দৰ কথা নহয়নে? ৰাহব বেশ্যাৰ বিশ্বাস আৰু প্ৰভুৰ প্ৰতি থকা তাইৰ ভয় ভক্তিৰ দ্বাৰা তাই সপৰিয়ালে উপদ্ৰৱৰ পৰা ৰক্ষা পালে। অকল সেয়ে নহয়, জগতৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ বংশাৱলীখনতো তাই স্থান পালে। চোৰাংচোৱা দুজনে তাইৰ সৈতে যি নিয়ম স্থাপন কৰিলে সেই বিষয়ে আমি 19 পদৰ পৰা 22 নম্বৰ পদলৈকে পাইছো। এই পদকেইটা আপুনি নিজেই পাঠ কৰি ল'বচোন প্ৰিয় শ্ৰোতা। আমি মূল কথাখিনিলৈ আগবাঢ়ি যাওঁ আহক। এতিয়া আমি 23 আৰু 24 নম্বৰ পদ দুটা পাঠ কৰি দিম। পাছে সেই মানুহ দুজন ওলটি পৰ্বতৰ পৰা নামি নদী পাৰ হৈ নুনৰ পুত্ৰ যীহোচুৱাৰ গুৰিলৈ গ'ল আৰু তেওঁবিলাকলৈ ঘটা সকলো কথাকে তেওঁক ক'লে। আৰু তেওঁবিলাকে যীহোচুৱাক ক'লে, সঁচাকৈ ঈশ্বৰ যীহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে, আমাৰ কাৰণে দেশ নিবাসী আটাইবোৰ ভয়ত দ্ৰব্য হৈ গৈছে। আপুনি মনত পেলাওকচোন, 40 বছৰ আগতে এই দেশখনকেই গুপুতে চাবলৈ যোৱা চোৰাংচোৱা কেইজনে মুচিক আহি কি বাতৰি দিছিল? দুজনৰ বাদে বাকী 10 জনেই এটা ঋণাত্মক বাতৰিহে দিছিল। দেশখনলৈ যাবলৈ ইছৰাইলৰ চাউনীৰ মাজত ভয় জন্মাইছিল সেই 10 জন চোৰাংচোৱাই। পিছে এই সময়ত এই দুজন চোৰাংচোৱাই অনা বাতৰি তেতিয়াতকৈ সম্পূৰ্ণ বেলেগ নহয়নে বাৰু? এওঁলোকে কৈছে, আমাৰ কাৰণে দেশ নিবাসী আটাইবোৰ ভয়ত দ্ৰব্য হৈ গৈছে। এটা উৎসাহমূলক বাতৰি। অৱশ্যে এই বাতৰিটো সংগ্ৰহ কৰিবলৈ তেওঁলোকে দেশখন ভ্ৰমিব লগা বা বিশেষ স্থানলৈ গৈ গম ল'ব লগা হোৱা নাছিল। তেওঁলোকে এই বাতৰি ৰাহব বেশ্যাৰ পৰাই লাভ কৰিছিল। 2 নম্বৰ অধ্যায়টোৰ ইয়াতেই সামৰণি পৰিছে। গতিকে আলোচনাৰ বাবে আমি 3 নম্বৰ অধ্যায়টো লৈছো, আহকচোন। এই অধ্যায়টোত ঈশ্বৰে ইছৰাইলৰ মাজত কৰা আন এটা আশ্চৰ্যজনক কৰ্ম আমি দেখিবলৈ পাওঁ। কনান দেশখনত প্ৰৱেশ কৰিবলৈ হলে জৰ্দন নদী পাৰ হ'বই লাগিব, আৰু এইটোৱেই হৈছে ইছৰাইলৰ বাবে এটা সমস্যা। আজি তেওঁলোক সেই একেটা পৰীক্ষাৰে সন্মুখীন হৈছে যিটো ইয়াৰ 40 বছৰ আগতেও তেওঁলোকৰ আগত উপস্থিত হৈছিল। সেইটো হৈছে তেওঁলোকৰ বিশ্বাসৰ পৰীক্ষা। প্ৰথমবাৰ তেওঁলোক অসফল হৈছিল। এতিয়া প্ৰতিজ্ঞাৰ দেশখন সিটো পাৰে আছে, মাজত আছে জৰ্দন নদী। এই সময়ত তেওঁলোকৰ বাবে স্মৰণীয় বিষয় হৈছে চুফ সাগৰখন ঈশ্বৰৰ পৰাক্ৰমেৰে পাৰ হোৱাৰ কথা। এই নদীখনো পাৰ হ'ব লাগিব। তাৰ লগে লগে শত্ৰুৰ সৈতে হ'বলগীয়া যুদ্ধ বিগ্ৰহবোৰতো আছেই। মুঠতে এই সময়ত ইছৰাইলৰ প্ৰতিটো খোজ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি আছে। বাৰু আহকচোন, অধ্যায়টোৰ ৰহস্যজনক ঘটনাবোৰ বিতংকৈ জানিবলৈ অধ্যায়টোৰ মাজলৈ সোমাই যাওঁ হওক। তৃতীয় অধ্যায়ৰ প্ৰথম 4 পদ পাঠ কৰি দিছো। পাছে যীহোচুৱাই ৰাতিপুৱাতে উঠি ইছৰাইলৰ আটাই সন্তানবিলাকেৰে সৈতে ছিটিমৰ পৰা যাত্ৰা কৰি জৰ্দনলৈ আহিল, কিন্তু তেতিয়া পাৰ নহৈ তাতে থাকিল। আৰু 3 দিনৰ পাছত বিষয়াবিলাকে চাউনীৰ মাজেদি গৈ লোকবিলাকক এই আজ্ঞা দিলে যে যেতিয়া তোমালোকে নিজ ঈশ্বৰ যীহোৱাৰ নিয়ম চন্দুক আৰু লেবিয়া পুৰোহিতবিলাকে তাক বৈ নিয়া দেখিবা, তেতিয়া তোমালোকে নিজ নিজ ঠাইৰ পৰা উঠি তাৰ পাছে পাছে যাবা। তথাপি তোমালোকৰ আৰু তাৰ মাজত প্ৰায় 2000 হাত পৰিমাণৰ ঠাই থাকিব। তোমালোকে যাব লগা পথ জানিবৰ নিমিত্তে তাৰ ওচৰে ওচৰে নাযাবা, কিয়নো আগেয়ে তোমালোকে সেই বাটেদি যোৱা নাই। যীহোচুৱা আৰু ইছৰাইলৰ সন্তানসকলে জৰ্দন নদীখন পাৰ হৈ যাব লাগে। এয়া হৈছে ঈশ্বৰৰ আজ্ঞা। জৰ্দন নদীখন পাৰ হোৱা আৰু চুফ সাগৰখন পাৰ হোৱা ঘটনা দুটাৰ মাজত বৰ বেছি মিল নাই। মুচিয়ে সাগৰৰ ওপৰলৈ হাত মেলি দিওঁতে সাগৰৰ পানী বেগাই পিছুৱাই গৈছিল। মুচিয়ে হাত দাঙি থাকিব লগা হৈছিল। কিন্তু জৰ্দন নদীখন পাৰ হোৱাৰ ঘটনাটো অতি আশ্চৰ্যজনক বিষয়। সেই সময় আছিল বাৰিষাৰ বতৰ। প্ৰবল সোঁতেৰে বৈ থকা নদীখন পানীৰে উপচি আছিল। কিন্তু তেনেকুৱা এটা সময়তেই এই নদীখনৰ পানী দম বান্ধি এঠাইত ৰৈ গৈছিল। তেওঁলোক পাৰ হৈ যাবলৈকেই নৈখনৰ মাজভাগত পানী শুকাই বাট ওলাইছিল। এটা অদ্ভুত ঘটনা। হয় প্ৰিয় শ্ৰোতা, ঈশ্বৰে তেওঁৰ লোকসকলৰ বাবে এনেকুৱা মহৎ কাৰ্যবোৰ সিদ্ধ কৰে। ঈশ্বৰে তেওঁলোকক দেশখন দিম বুলি কৈছিল যেতিয়া দিবই, বাটৰ বাধা বিঘিনি সকলোবোৰ তেওঁ আঁতৰাই দূৰ কৰি দিবই। ঈশ্বৰে ইছৰাইলক এই নদীখন পাৰ কৰাবৰ বাবে এটা নতুন পদ্ধতি অৱলম্বন কৰিছে। এইবাৰ পানী ফালি বাট উলিয়াবৰ বাবে কোনেও হাত দাঙিব নালাগে। ঈশ্বৰে এইবাৰ এই কামত নিশ্চয় তেওঁৰ বেলেগ ব্যৱস্থা লৈছে, আৰু সেইটো হৈছে নিয়ম সন্দুকটো ব্যৱহাৰ কৰিছে। এইবাৰ নিয়ম সন্দুকটো আগে আগে যাব। পুৰোহিতসকলে এই নিয়ম সন্দুকটো কান্ধত লৈ জৰ্দনৰ পানী যুঁৱলিত নামিব লাগিব। পাঁচ নম্বৰ পদৰ পৰা চৈধ্য নম্বৰ পদলৈকে পাঠ কৰিলে এই কাৰ্যৰ প্ৰস্তুতি সম্বন্ধে আমি জানিব পাৰো। যিহুছুৱাই বুজিছিল যে তেওঁলোকৰ মাজত ঈশ্বৰে এটা আচৰিত কাৰ্য কৰিবলৈ গৈছে, গতিকে এই সময়ত যে ইছৰাইল পবিত্ৰ হ'ব লাগে আৰু ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ বিশ্বাসী হ'ব লাগে তাৰ প্ৰতি তেওঁ সচেতন হৈছিল। সেই পদকেইটা আপুনি নিজেই পাঠ কৰি ল'বচোন। এতিয়া পাঠ কৰি দিছো পোন্ধৰ নম্বৰ পদটো। আৰু যেতিয়া নিয়ম চন্দুক বৈ নিয়াবিলাকে জৰ্দন পালেগৈ, তেতিয়া নিয়ম চন্দুক বৈ নিয়া পুৰোহিতবিলাকৰ ভৰি পানীৰ জুৱলিত পানীত ডুবোৱা মাত্ৰকে শস্য চপোৱা আটাই কালত জৰ্দনৰ পানী গোটেই পাৰৰ ওপৰলৈকে উঠি বাগৰি যায়। পুৰোহিতসকলে নিয়ম চন্দুকটো লৈ নদীখনৰ পানী জুৱলিত নমাৰ লগে লগে নদীখনৰ মাজত এটা আহল বহল ঠাই মুকলি হৈ পৰিছিল। বৈ থকা পানীখিনিৰ উজনি ফালৰ পানীখিনি এঠাইত দম খাই ৰল, যেন কোনোবাই ভেটা দিহে ৰাখিলে। আকৌ নামনি ফালৰ পানীখিনি লৱণ সমুদ্ৰলৈ নামি গল। ঈশ্বৰৰ এক আচৰিত পৰাক্ৰম কাৰ্য। কণানীয়া লোকসকলৰ কিছুমানে হয়তো বাৰিষাকাল হোৱাৰ বাবে স্বস্তিৰ নিশ্বাস এৰিছিল, কাৰণ বাৰিষাকালত নদীখনৰ পানী ভয়ানকভাৱে বৃদ্ধি পায়। তেওঁলোকে হয়তো ভাবি আছিল ইছৰাইলে অন্তত বাৰিষাকালটো শেষ নোহোৱালৈকে সিপাৰতেই ৰৈ থাকিব লাগিব। কিন্তু কিছুমানে হয়তো চুফ সাগৰৰ ঘটনাটো মনত পেলাই ভয়তে চুকত সোমাই আছিল, কাৰণ সৰ্বশক্তিমান ঈশ্বৰ ইছৰাইলৰ লগত আছিল। ষোল্ল আৰু সোতৰ পদ। ওপৰৰ পৰা বৈ অহা পানী ছিগি বহু দূৰত চৰ্তনৰ কাষত থকা আদম নগৰৰ ওচৰত দম বান্ধি ৰল, আৰু অৰাবা সমুদ্ৰ অৰ্থাৎ লৱণ সমুদ্ৰলৈ বৈ যোৱা জলসমূহ বৈ গৈ নিচেইকৈ নাইকিয়া হল। তেতিয়া লোকবিলাকে জিৰিহুৰ সন্মুখে পাৰ হল, আৰু গোটেই ইছৰাইল জাতিয়ে পাৰ হৈ নেতাই মানে জিহুৱাৰ নিয়ম চন্দুক বৈ নিয়া পুৰোহিতবিলাক জৰ্দনৰ মাজত শুকান ভূমিত থিৰে থিয় হৈ আছিল, আৰু গোটেই ইছৰাইলে শুকান ভূমিয়েদি পাৰ হৈ গৈছিল। মন কৰিব যে পুৰোহিতসকলে নিয়ম চন্দুকটো কান্ধত লৈ নদীখনৰ মাজভাগত ৰৈ আছিল। ইছৰাইলৰ প্ৰতিজন লোক পাৰ হৈ নোযোৱালৈকে তেওঁলোক তাতেই ৰৈ আছিল। এই আচৰিত কাৰ্য সম্পাদনৰ দ্বাৰা আমি এটা বিশেষ আত্মিক শিক্ষা লাভ কৰোঁ। ইতিহাসৰ পাতৰ পৰা আমি জানিব পাৰোঁ যে আদমৰ দ্বাৰা মানুহৰ জীৱনলৈ পাপ আহিল, আৰু খ্ৰীষ্টৰ মৃত্যুৰ দ্বাৰা মানুহলৈ পৰিত্ৰাণ আহিল। জৰ্দনৰ এই অদ্ভুত কাৰ্যই খ্ৰীষ্টৰ ক্ৰুচীয় যাতনাৰে মৃত্যু আৰু পুনৰুত্থানক বুজায়। প্ৰতিজ্ঞাৰ দেশখনত প্ৰৱেশ কৰিবলৈ যিদৰে ইছৰাইলে এই নদীখন পাৰ হৈ যাবই লাগিছিল, সেই একেদৰে আজি আমিও স্বৰ্গত প্ৰৱেশ কৰিবলৈ খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানৰ মাজেৰে আহিবই লাগিব। তেওঁ আপোনাৰ কাৰণে মৰিল আৰু আপোনাক অনন্ত জীৱন দিয়াৰ প্ৰতিশ্ৰুতিৰে মৃত্যুৰ তৃতীয় দিনা জি উঠি চল্লিছ দিনৰ মূৰত স্বৰ্গলৈ উঠি গল। ইয়াক আপুনি বিশ্বাস কৰিবই লাগিব। আপোনাক পাপৰ পৰা পৰিত্ৰাণ দিবলৈকেই তেওঁ ক্ৰুচীয় যাতনা ভোগ কৰিলে। আপোনাৰ ভাগৰ দণ্ডখিনি তেওঁ নিজে ভোগ কৰিলে, যাতে তেওঁত বিশ্বাস কৰাৰ দ্বাৰাই আপুনি পৰিত্ৰাণ লাভ কৰিব পাৰে আৰু স্বৰ্গীয় জীৱন লাভ কৰিব পাৰে। আপুনি নিজৰ পৰিত্ৰাণৰ বাবে এতিয়া একো কৰিবলগীয়া নাই, তেওঁ সকলো কৰিলে। আপুনি কেৱল তেওঁত বিশ্বাস কৰক, তেওঁ আপোনাক পৰিত্ৰাণৰ মুকুট দান কৰিব। বাইবেলৰ পুৰণি নিয়ম খণ্ডত যি নিয়ম চন্দুকৰ কথা কোৱা হৈছে, নতুন নিয়মত তাক খ্ৰীষ্টই সূচাইছে। খ্ৰীষ্টৰেই হৈছে ই এটা চিহ্নস্বৰূপ। সেই নিয়ম চন্দুকে আচলতে খ্ৰীষ্টলৈকে আঙুলিয়াইছিল। ইছৰাইলে 40 বছৰ ধৰি অৰণ্যত ভ্ৰমি ফুৰা কালত এই চন্দুকটি চাউনিৰ ভিতৰত আছিল। ইছৰাইলে ইয়াক সোঁমাজত থৈ চাৰিওফালে চাউনি পাতি থাকিছিল, কিন্তু এই সময়ত চন্দুকটি আগুৱাই গৈছে। চাউনিৰ মাজত নাথাকি ই জৰ্দনৰ পানীলৈ নামি গৈছে। খ্ৰীষ্টইও তেনেদৰে সমগ্ৰ মানৱ জাতিৰ পৰিত্ৰাণৰ বাবে অকলে আগবাঢ়ি গৈছিল কালবাৰীৰ সেই ক্ৰুচৰ পিনে, য'ত তেওঁ নিজ ইচ্ছামতেই নিজৰ প্ৰাণ অৰ্পণ কৰিছিল মানুহক অনন্ত জীৱন দিবলৈ। আজি আমি পৰিত্ৰাণ লাভ কৰিলে আমাৰ কিবা ধৰ্মকৰ্মৰ দ্বাৰা নকৰো, আমি কিবা ভাল কৰিলো বাবে আমি স্বৰ্গত স্থান পাম এনে নহয়। খ্ৰীষ্ট মৰিল আমাৰ বাবে, ক্ৰুচত তেওঁ নিজ প্ৰাণ অৰ্পণ কৰিলে আমাৰ বাবে, সেইকাৰণেহে আমি পৰিত্ৰাণ লাভ কৰো তেওঁত বিশ্বাস কৰি। আপুনি বাৰু লাভ কৰিছেনে, নে আপুনি ধৰ্মকৰ্মেৰে স্বৰ্গলৈ যোৱাৰ আশা পাঙি আছে? সকলো ধৰ্মকৰ্ম পৰি ৰব, কেৱল খ্ৰীষ্টইহে আপোনাক পৰিত্ৰাণ দিব পাৰে। ইয়াতেই আমি 3 নম্বৰ অধ্যায়টো সামৰিছো। আমি 4 নম্বৰ অধ্যায়ৰ পৰা কেইটামান পদ চাব খুজিছো। ইছৰাইলে ঈশ্বৰৰ পৰাক্ৰমেৰে জৰ্দন নদীখন পাৰ হৈ গল, কিন্তু তেওঁলোকৰ এই কাৰ্য স্মৰণীয় হৈ ৰবৰ বাবে তেওঁলোকে 2টা স্মৃতিচিহ্ন স্থাপন কৰিছিল। এটা স্মৃতিচিহ্ন জৰ্দন নদীৰ মাজত আৰু আনটো নদীখনৰ পাৰত। কোনটো কেনেদৰে কৰা হৈছিল সেয়া আমি অধ্যায়টোৰ ভিতৰলৈ সোমাই গলেহে জানিব পাৰো, নহয় জানো? পাঠ কৰি দিব খুজিছো 4 নম্বৰ অধ্যায়ৰ প্ৰথম 8টা পদ। তোমালোকে লোকবিলাকৰ এক এক ফৈদৰ এজন এজন এই ক্ৰমে 12 ফৈদৰ পৰা 12জনক লৈ তেওঁবিলাকক এই আজ্ঞা কৰা, জৰ্দনৰ মাজৰ পৰা পুৰোহিতবিলাকৰ ভৰি থিৰে থকা ঠাইৰ পৰা 12টা শিল তোমালোকে পাৰলৈ লগত লৈ যোৱা, আৰু আজি ৰাতি তোমালোকে যি ঠাইত থাকিবা সেই ঠাইতে তাক উঠবা। এইবুলি জিহুৱাই যীহুচুৱাক আজ্ঞা দিয়াৰ দৰে যীহুচুৱাই ইছৰাইলৰ সন্তানবিলাকৰ প্ৰত্যেক ফৈদৰ পৰা এজন এজনকৈ যি 12জনক যুগুত কৰি থৈছিল সকলো লোকে পাৰ হৈ এটালত তেওঁবিলাকক মাতি আনি এই কথা কলে, তোমালোকে তোমালোকৰ ঈশ্বৰ জিহুৱাৰ নিয়ম চন্দুকৰ সন্মুখলৈ জৰ্দনৰ মাজলৈ নামি গৈ ইছৰাইলৰ সন্তানবিলাকৰ ফৈদৰ সংখ্যা অনুসাৰে প্ৰতিজনে এটা এটা শিল তুলি কান্ধত লোৱা, যেন সেয়ে তোমালোকৰ মাজত চিন থাকিব। অৰ্থাৎ যেতিয়া তোমালোকৰ সন্তানবিলাকে আগলৈ সেই শিলবোৰৰ বিষয়ে তোমালোকক সুধিব, তেতিয়া তোমালোকে তেওঁবিলাকক কবা যে জিহুৱাৰ নিয়ম চন্দুকৰ আগত জৰ্দনৰ পানী ছিগিছিল, চন্দুক পাৰ হোৱা কালত জৰ্দনৰ পানী ছিগিছিল। ইয়াকে বুজো, ইছৰাইলৰ সন্তানবিলাকলৈ এই শিলবোৰ সৰ্বদায় সোঁৱৰণৰ চিন হৈ থাকিব। তাতে ইছৰাইলৰ সন্তানবিলাকে যীহুচুৱাৰ আজ্ঞাৰ দৰে কাৰ্য কৰিলে। যীহুৱাই যীহুচুৱাক যেনেকৈ কৈছিল তেনেকৈ ইছৰাইলৰ সন্তানবিলাকৰ ফৈদৰ সংখ্যা অনুসাৰে জৰ্দনৰ মাজৰ পৰা 12টা শিল তুলি তেওঁবিলাকৰ লগত পাৰলৈ লৈ গৈ ৰাতি থকা ঠাইতে সেইবোৰ থলে। ইছৰাইলৰ 12টা ফৈদৰ এজন এজনকৈ মুঠতে 12জনৰ দ্বাৰা নদীখনৰ মাজৰ পৰা 12টা শিল তুলি আনি নদীখনৰ পশ্চিম ফালৰ পাৰত স্থাপন কৰা হৈছিল। 9 নম্বৰ পদটো পঢ়িছো, আৰু নিয়ম চন্দুক বৈ নিয়া পুৰোহিতবিলাকৰ ভৰি থিৰে থকা ঠাইত জৰ্দনৰ মাজত যীহুচুৱাই 12টা শিল স্থাপন কৰিলে, সেই শিল আজিলৈকে সেই ঠাইতে আছে। তাৰমানে যীহুচুৱাই এই কথাখিনি লিখাৰ সময়তো এই শিলকেইটা তাত আছিল। এই শাস্ত্ৰাংশটোত আমাৰ বাবে এটা বিশেষ শিক্ষা আছে। এই শিক্ষাৰ আটিগুৰি পাবলৈ আমি ৰোমিয়া 6 নম্বৰ অধ্যায়ৰ 1-4 পদলৈকে পাঠ কৰো হওক। তাত লিখা আছে, তেন্তে আমি কি কম, অনুগ্ৰহ অধিক হবলৈ পাপ কৰি থাকিমনে? এনে নহওক, পাপৰ সম্বন্ধে মৰা যি আমি তাত আৰু কেনেকৈ জীয়াই থাকিম? নতুবা আমি যিমান লোক খ্ৰীষ্ট যীশুৰ উদ্দেশ্যে বাপ্তাইজিত হলো সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হলো, ইয়াক তোমালোকে নাজানা নেকি? এতেকে পিতৃৰ মহিমাৰ দ্বাৰাই যেনেকৈ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তোলা হল, তেনেকৈ আমিও যেন জীৱনৰ নতুনতাত চলো। এইকাৰণে বাপ্তিস্মৰ দ্বাৰাই তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হলো। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টই যে আপোনাৰ মোৰ পাপৰ বাবে ক্ৰুচত মৃত্যুবৰণ কৰিছিল সেই কথা এই পুস্তকখনত স্পষ্টৰূপে প্ৰকাশ পাইছে। পানীৰ ভিতৰত যি 12টা শিল স্থাপন কৰা হৈছিল সেয়াই খ্ৰীষ্টৰ মৃত্যুৰ কথা বুজাইছে, আৰু যি আন 12টা শিল জৰ্দনৰ পৰা তুলি আনি পশ্চিম ফালৰ পাৰত স্থাপন কৰা হৈছিল সেয়ে খ্ৰীষ্টৰ পুনৰুত্থানৰ কথা বুজাইছে। প্ৰিয় শ্ৰোতা, তেওঁ মৰিছিল আমাৰ বাবেই, তেওঁৰ মৃত্যু আমাৰেই মৃত্যু। তেওঁ যেতিয়া মৃত্যুৰ পৰা পুনৰ জি উঠিছিল তেতিয়া আমিও তেওঁৰে সৈতে জি উঠিলো। আমি পাপৰ গহ্বৰত মৰি আছিলো, তেওঁ আমাক জীয়াই তুলিলে। এয়া তেওঁৰ সৈতে এক অবিচ্ছেদ্য সম্বন্ধ। তেওঁৰ মৃত্যুত তেওঁৰ সৈতে আমাৰ এক মধুৰ সম্বন্ধ গঢ়ি উঠিল। ইছৰাইলে জৰ্দন নদীখন পাৰ হৈ যোৱাৰ লগে লগে তেওঁলোক পলেষ্টিয়া দেশৰ নাগৰিক হৈ পৰিল। চিৰকালৰ বাবে তেওঁলোক সেইখন দেশৰ নাগৰিক হ'ল। ঠিক তেনেদৰে প্ৰভু যীশুৰ বিশ্বাসী লোকসকল এটা নতুন পৰিয়ালৰ সদস্য হৈ পৰে। খ্ৰীষ্টৰ মৃত্যুৰ জৰিয়তেই তেওঁলোকৰ মাজত এটা সম্বন্ধ স্থাপন হয়। আজি আমিও খ্ৰীষ্টৰ পৰিয়ালৰ এজন সদস্য হ'ব পাৰোঁ, কাৰণ আমি যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰো আমি তেওঁৰ পৰিয়ালৰ সদস্য হওঁ। তেওঁ মোৰ কাৰণে ক্ৰুচত হত হ'ল, মোক পৰিত্ৰাণ দান কৰিলে আৰু তেওঁৰ পৰিয়ালত মোক ঠাই দিলে। আজি মই এই জীৱন লাভ কৰিছো কাৰণ তেওঁ মোৰ পাপৰ বাবে মৃত্যুবৰণ কৰিলে। আজি মই জীয়াই আছো কাৰণ তেওঁৰ পুনৰুত্থানত মোৰো পুনৰুত্থান হ'ল। আপোনাকো সেইদৰে তেওঁৰ মৃত্যুৰ দ্বাৰা ঈশ্বৰৰ সৈতে এটা সম্বন্ধত জড়িত কৰা হ'ল। আপুনি খ্ৰীষ্টক বিশ্বাস কৰিলেনে প্ৰিয় শ্ৰোতা? যদি কৰিলে তেন্তে আপুনি ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিলে, আপুনি ঈশ্বৰৰ পৰিয়ালত এজন সদস্য হৈ পৰিল। আপুনি আনন্দ কৰিব পাৰে কিয়নো খ্ৰীষ্টই আপোনাক নতুন জীৱন দিলে। প্ৰভুৰ স্তুতি হওক। আজিলৈ ইমানতে এৰিছো, পৰৱৰ্তী অনুষ্ঠানত লগ পোৱাৰ আশাৰে। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
বচন তো